এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰৰ লোকসভা ভৱনত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত নেপালত আবদ্ধ অসমৰ লোকক আজিৰ ভিতৰত উভতাই অনা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ পি এম স্বনিধি যোজনাৰ জৰিয়তে দেশৰ মহিলাসকলৰ সবলীকৰণৰ পথ প্ৰশস্ত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত উল্লেখ ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত দুখনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ আহান আৰু টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ অভিযান আৰম্ভ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা এতিয়া শুনক বিতং বাতৰি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় এই বৈঠকত গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত বিদ্যুৎ উৎপাদনৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় চন্দ্ৰপুৰ সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,074 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে
অনুদান আগবঢ়াইছো আৰু ইয়াৰ বাবে 500 বিঘা মাটি আবণ্টন কৰা হৈছে আজি অসমৰ বিভিন্ন স্থানত ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট স্থাপন কৰাৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু অসম ঔদ্যোগিক ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন নিগমক 1,174 বিঘা মাটি কেবিনেটে আবণ্টন কৰিছে চাপৰমুখত 370 বিঘা নাহৰবাৰী চামুগুৰিত 100 বিঘা চন্দ্ৰপুৰ কামৰূপ মহানগৰ জিলাৰ চন্দ্ৰপুৰত 60 বিঘা 386 বিঘা আৰু 58 বিঘা আৰু সোণাপুৰৰ দুৰুঙত 200 বিঘা অৰ্থাৎ আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বেংক হ'ল তাতে আজি 1,074 বিঘা মাটি আমি এডিচনেলি এলট কৰিবলৈ সক্ষম হৈছো
কেবিনেট বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকাৰ বিশেষ যন্ত্ৰ ক্ৰয়ৰ বাবেও কেবিনেটে অনুমোদন জনাইছে দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল এই বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে পৰিগণিত হ'ব বান বিধবস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰত 2,000 টকাকৈ ধন মোকলাই দিয়াৰ সিদ্ধান্তও আজি কেবিনেটত গ্ৰহণ কৰা হয় ইয়াৰ লগতে বান বিধবস্ত উজনিৰ 4খন জিলাত বান সাহায্য বিতৰণৰ বিষয়েও সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়
1 ছেপ্টেম্বৰত আমি শিৱসাগৰ জিলাৰ চৰাইদেউ জিলাৰ বা আন যোৰহাট গোলাঘাট জিলাৰ অৱশিষ্ট যি বানপীড়িত পৰিয়ালক 15,000 টকাকৈ দিব লাগে তাক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে 1 ছেপ্টেম্বৰত 1 ছেপ্টেম্বৰৰ দিনা জীৱন প্ৰেৰণা যিটো আমি আঁচনি চলাই আছিলো তাৰ পুঁজি বাজেটৰ অসুবিধাৰ কাৰণে যোৱা 2 মাহ যোৱা নাছিলে 1 ছেপ্টেম্বৰৰ পৰা তাক পুনৰ আৰম্ভণি কৰিবৰ বাবে সিদ্ধান্ত লৈছে আৰু চি এম ফ্লাইট বুলি আমি যিটো আঁচনি কৰিছিলো তাৰ যিটো সংশোধিত গাইডলাইন সেই সংশোধিত গাইডলাইন অনুযায়ী প্ৰথম কিস্তিৰ ধনো আমি 1 ছেপ্টেম্বৰ তাৰিখে মুকলি কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো এইবাৰ আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাত আমি অৰুণোদয় 2,000 টকা কৰি দিম 2খন জিলাত বানপীড়িত জিলাত আমি অৰুণোদয় আঁচনি আমি 2,000 টকাকৈ দিম আৰু ৰাজ্যৰ বাকী আই মাতৃসকলক আমি 1,200 টকাকৈ দিম বাকী আই মাতৃসকলে 1,200 টকাকৈ পাব কিন্তু শিৱসাগৰ আৰু চৰাইদেউৰ আই মাতৃসকলে 2,000 টকা পাব
ৰেচন কাৰ্ডৰ হিতাধিকাৰীক 70 টকাত মচুৰ দাইল আৰু 35 টকাত চেনি বিতৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যৰ কাৰাগাৰত এইচ আই ভি আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিত চৰকাৰ উদ্বিগ্ন বুলি কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে কাৰাগাৰত এইচ আই ভিৰ চিকিৎসাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে নেপালৰ বিধ্বংসী বানত আবদ্ধ ৰাজ্যৰ 8 লোক আজি নিৰাপদে দেশলৈ উভতি আহিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক এই বিষয়ে জানিবলৈ দিয়ে।
8 নিৰুদ্দেশ হৈ থকা ব্যক্তিৰ আমি সন্ধান পাওঁ। অসম চৰকাৰে বোথ ফৰ্মেল এণ্ড ইনফৰ্মেল চেনেলেদি কাম কৰি আছে। 8 ব্যক্তি 5 বজাত ভাৰত সীমান্তত প্ৰৱেশ কৰিব। কাঠমাণ্ডুৰ পৰা আমি তেওঁলোকক ফ্লাইটেদি শিলিগুৰিত থকা ভাৰত সীমান্তলৈকে আনিছো। ধুবুৰী আৰক্ষী ইতিমধ্যে শিলিগুৰিলৈকে গৈছে। পংকজ বৰ্মন আৰু আন 7 আমি আজি সন্ধিয়া অসমলৈ লৈ আহিব পাৰিম। অলপ আগতে আমি আৰু এটা মেইল এখনো পাইছো আমাৰ ডক্টৰ তীৰ্থা চলিহাৰ পৰা, তেওঁৰ পৰিয়ালৰ পৰা, যে তেখেতৰো সম্ভেদ পোৱা গৈছে বা তেখেত ভালে কুশলে আছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে নেপালৰ বানত কালি পশ্চিম কাৰ্বি আংলঙৰ 1 লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। নলবাৰী জিলাৰ 1 লোক সন্ধানহীন হৈ থকাৰ পাছতে জিলা প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে। 26 আগষ্টৰ পূৰ্বে জিলাখনৰ পৰা নেপাললৈ যোৱা লোকসকলৰ পৰিয়ালক প্ৰশাসনৰ সৈতে যোগাযোগ কৰি সকলো তথ্য প্ৰদান কৰিবলৈ আহান জনোৱা হৈছিল। ইতিপূৰ্বে জিলাখনৰ পৰা সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা 2 লোক নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পাইছে। ইপিনে নেপালত যোৱা বুধবাৰৰ প্ৰলয়ংকাৰী বানৰ পাছত বৰ্তমানলৈ 108 ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 ভাৰতীয় লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275 ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128 প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান লাভ কৰিব পৰা নাই। ইপিনে দেশখনৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 768লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 227 বিদেশী নাগৰিকৰ লগতে প্ৰায় 2500 লোক সন্ধানহীন হৈ আছে।
জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
ধন্যবাদ অৰুণিমা। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত নিচামুক্ত অভিযানে বিশেষ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত প্ৰকাশ কৰিছে। তেওঁ কয় যে এই অভিযানে দ্ৰুতগতিত দেশৰ বিভিন্ন অঞ্চল সামৰি লৈ জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। আকাশবাণীৰ 137 সংখ্যক মন কী বাতত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি কয় যে ভাৰতৰ যুৱক যুৱতীসকলৰ সুস্বাস্থ্য, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে এয়া এটা সামূহিক সংকল্প। তেওঁ মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা আৰু মাদক দ্ৰব্যত আসক্ত লোকক সহায়ৰ বাবে আগবাঢ়ি অহাসকলৰ প্ৰশংসা কৰে। শ্ৰীমোদীয়ে এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে শক্তিশালী শ্লোগান উলিয়াবলৈ আৰু যুৱ সংগীতজ্ঞসকলক নিচামুক্ত জীৱনৰ বাৰ্তা কঢ়িওৱা গীত সৃষ্টি কৰিবলৈ আহান জনায়। পি এম স্বনিধি যোজনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাই নতুন শক্তি লাভ কৰিছে। মহিলা সবলীকৰণৰ দিশটো সততে আলোচনা কৰা নহয় বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে দেশৰ প্ৰায় 35 লাখ মহিলাই আঁচনিৰ সৈতে সংযোজিত হৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছে।
হামাৰে চহৰ আৰু কস্বোঁ কি সড়কো পৰ ৰোজ সুবহ সে শাম তক লাখো মহিলাই আপনে আপনে কাম মে জুটি ৰহতি হে। কোই সব্জি বেচতি হে, কোই ফল, কোই চায় কা ঠেলা লগাতি হে, তো কোই ফুল, দিয়ে আৰু পূজা কি সামগ্ৰী বেচতি হে। কই বার বস থোড়ি সি পুঁজি কি কমি ইনকে কারোবার কো আগে বড়নে সে রোক দেতি হ্যায়। লেকিন আব এসি লাখো মাতাও বহনো কো পিএম স্বনিধি যোজনা সে নই তাকত মিল রহি হ্যায়। মহিলা সশক্তিকরণ কে ইস পহলু কি উতনি চর্চা নহি হোতি জিতনি হোনি চাহিয়ে।
তেও আজির অনুষ্ঠানত নাগালেন্ডর ফেক জিলার বেসালুপুর নামৰ মহিলাগৰাকীয়ে ফুল খেতিৰে দেশৰ বজাৰ দখল কৰিবলৈ সমৰ্থ হোৱাৰ কথা উল্লেখ কৰে। স্বচ্ছতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে স্বচ্ছতাৰ এটা উল্লেখনীয় মান আছে। যেতিয়া জনসাধাৰণে কোনো এডোখৰ ঠাই পৰিষ্কাৰ কৰি ৰখাৰ বাবে সংকল্পবদ্ধ হয় তেতিয়া সেই ঠাইত পৰিচয় সম্পূৰ্ণৰূপে সলনি হৈ পৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে স্বচ্ছতাৰ দিশত এনেধৰণৰ প্ৰচেষ্টাই দেশৰ বিভিন্ন অংশত জনসাধাৰণক অনুপ্ৰেৰণা যোগাইছে। এই প্ৰসংগতে তেওঁ উত্তৰ প্ৰদেশৰ ক্লিন আপ পাটৱাই নামৰ স্বেচ্ছাসেৱী দলটোৰ বিষয়ে উল্লেখ কৰে। এই দলটোৱে 400 মেট্ৰিক টনতকৈও অধিক আৱৰ্জনা সংগ্ৰহ কৰি ইয়াক নিষ্কাশনৰ ব্যৱস্থা কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত দুখনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আহ্বান জনাইছে। আজি বজালী জিলাৰ নিত্যানন্দত কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন কৰি শ্ৰীদাসে এই আহান জনায়। তেওঁ কয় যে অসমৰ গোপালকসকলে কেৱল ব্যক্তিগতভাৱে নহয় সংগঠিত আৰু সমবায়ভিত্তিত দুগ্ধ উৎপাদন কৰিব লাগিব। নিত্যানন্দৰ দৰে প্ৰতিখন জিলাত কমেও দুখনকৈ দুগ্ধ গাঁও গঠন কৰি এই কাম কৰিব পৰা যাব বুলি তেওঁ কয়। এই অনুষ্ঠানত অসম সৌৰভ বঁটাৰে সন্মানিত কৃষ্ণ ৰয়, অসম গৌৰৱ বঁটাপ্ৰাপক ভাৰত চন্দ্ৰ কলিতা, ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক কুমুদ চন্দ্ৰ কলিতাৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি দিছপুৰত অনুষ্ঠিত অসম টেবুল টেনিছ এছ'চিয়েচনৰ কাৰ্যবাহী সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত এছ'চিয়েচনে অগ্ৰাধিকাৰ দিয়া কেইবিধ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। ৰাজ্য টেবুল টেনিছৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবেও বিভিন্ন দিশ পৰ্যালোচনা কৰা হয়। বিশেষকৈ তৃণমূল পৰ্যায়ৰ এই ক্ৰীড়া শক্তিশালী কৰাৰ লগতে যুৱ খেলুৱৈসকলক উৎসাহিত কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলা ক্ৰীড়া বিষয়ৰ কাৰ্যালয় আৰু মাই ভাৰত ধেমাজিৰ উদ্যোগত তথা কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপনৰ অংশ হিচাপে চাইকেল সমদলৰ আয়োজন কৰা হয়। অৰুণিমা গোস্বামীৰ পৰা
মাতৃভাষা ৰক্ষাৰ মাধ্যমেৰেহে নিজৰ পৰিচয় ৰক্ষা কৰিব পাৰি বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি প্ৰকাশ কৰিছে। অসম জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত মাতৃভাষা সন্দৰ্ভত আয়োজিত এখন বিশেষ সভাত তেওঁ এই কথা প্ৰকাশ কৰে। জনজাতীয় বিশ্বাস, অনুশীলন, পৰম্পৰা আৰু সংস্কৃতি শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে জনজাতীয় সম্প্ৰদায়ৰ জীৱন দৰ্শনকে ধৰি সাংস্কৃতিক চেতনাৰ বিভিন্ন দিশ সন্দৰ্ভত মত প্ৰকাশ কৰে। তেওঁ কয় যে যুগ যুগ ধৰি চলি অহা বিশ্বাস, মূল্যবোধ, অনুশীলন, পৰম্পৰা আৰু সাংস্কৃতিক চেতনাৰ মাজত এখন ৰাষ্ট্ৰৰ পৰিচয় প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হয়। তেওঁ লগতে কয় যে ৰাজ্যৰ জনজাতীয় সম্প্ৰদায়ৰ অনন্য সংস্কৃতি আৰু পৰম্পৰা আমাৰ সামূহিক ঐতিহ্যৰ অবিচ্ছেদ্য অংগ। এই ঐতিহ্য সংৰক্ষণ কৰাটো অতীত সুৰক্ষিত কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে নিজৰ শিপা শক্তিশালী কৰাৰ গুৰুদায়িত্ব বুলিও তেওঁ মত প্ৰকাশ কৰে। সাংবাদিক, সাংস্কৃতিক কৰ্মী, লেখক তথা তথ্যচিত্ৰ নিৰ্মাতা নিৰ্মানন্দ দাসৰ আজি পুৱতি নিশা মাজুলীৰ কমলাবাৰীৰ দৰিয়া গাঁৱৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙৰ জীৱন আধাৰিত এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰি উভতি অহাৰ পথত তেওঁৰ বাহনখন দ খাৱত বাগৰি পৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। বিগত 30 বছৰৰো অধিক কালজুৰি সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি অহা দাসে বাহাৰুল ইছলাম পৰিচালিত আছেনে কোনোবা হিয়াত আৰু চক্ৰধৰ ডেকা পৰিচালিত সৰু বোৱাৰী চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ লগতে কেইবাখনো ধাৰাবাহিকৰ চিত্ৰনাট্য, তথ্যচিত্ৰ আৰু নাটক পৰিচালনা কৰিছিল। তেওঁৰ বিয়োগত সাংস্কৃতিক সাংবাদিক সন্থা অসম, অসম বাৰ্তাজীৱী সংঘ, গুৱাহাটী প্ৰেছ ক্লাবৰ লগতে বিভিন্ন সংবাদ গোষ্ঠী আৰু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় মহিলা দলে প্ৰথমখন খেলত থাইলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্মৃতি মান্ধানা সহ অধিনায়ক হিচাপে থাকিব। উল্লেখযোগ্য যে টি-20 এছিয়া কাপৰ ইতিহাসত ভাৰতে এতিয়ালৈকে 5খনৰ ভিতৰত 3খন খেলত খিতাপ জয় কৰি আটাইতকৈ সফল দল হিচাপে বিবেচিত হৈছে। প্ৰতিযোগিতাত থাইলেণ্ডে যোৱা শুকুৰবাৰে নিজৰ প্ৰথম খেলত হংকং চীনক পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 8টা দলৰ ভিতৰত গ্ৰুপ এত ভাৰত, থাইলেণ্ড, হংকং আৰু পাকিস্তান আছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নেপালত আবদ্ধ অসমৰ লোকক আজিৰ ভিতৰত উভতাই অনা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। পিএম স্বনিধি যোজনাৰ জৰিয়তে দেশৰ মহিলাসকলৰ সবলীকৰণৰ পথ প্ৰশস্ত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন কী বাতত উল্লেখ। ৰাজ্যত দুগ্ধ বিপ্লৱ সফল কৰি তুলিবলৈ প্ৰতিখন জিলাত দুখনকৈ দুগ্ধ গাঁও গঠনৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ আহান। আৰু টি-20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ অভিযান আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।